Ea, Ακαχώνη. বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, লোকসভাত কালি দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ পৰা ভাৰতৰ দ্ৰুত সংস্কাৰ প্ৰক্ৰিয়া গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও সঠিক দিশত অগ্ৰসৰ হোৱাৰ কথা প্ৰমাণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উপকূলৰক্ষী বাহিনীয়ে বাংলাদেশত গ্ৰেপ্তাৰ হোৱা 23 জন ভাৰতীয় মাছমৰীয়াক নিৰাপদে স্বদেশলৈ ঘূৰাই অনা বুলি জানিবলৈ দিছে। IMF-এ ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অলপতে সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ইতিবাচক ঘটনাক্ৰম বুলি অভিহিত কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে UP ৱাৰিয়াৰ্ছক 8 উইকেটত পৰাস্ত কৰে। লোকসভাত কালি দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ পৰা ভাৰতৰ দ্ৰুত সংস্কাৰ প্ৰক্ৰিয়া গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও সঠিক দিশত অগ্ৰসৰ হোৱাৰ কথা প্ৰমাণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে অৰ্থনৈতিক সমীক্ষাৰ পৰা দেশৰ সংস্কাৰ প্ৰক্ৰিয়া উদ্দেশ্যৰ সৈতে দৃঢ়তাৰে ধাৱমান হোৱাৰ কথা স্পষ্ট হৈ পৰিছে। এই সমীক্ষাত দেশৰ অৰ্থনৈতিক ভেটিৰ শক্তি আৰু বিকাশ উদ্ভাৱন তথা সৰ্বাত্মক উন্নয়নৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰয়াস প্ৰতিফলিত হৈছে বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰৰ পৰা হৈ থকা সংস্কাৰৰ বাবে দেশৰ অৰ্থব্যৱস্থা শক্তিশালী হৈছে আৰু বিনিয়োগকাৰী, ব্যৱসায়ী আৰু জনসাধাৰণৰ মাজত আস্থা বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে অৰ্থনৈতিক সমীক্ষাত দেশৰ স্থূল অৰ্থনৈতিক ভেটি, নিৰন্তৰ বিকাশ আৰু ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত উদ্ভাৱন, উদ্যমশীলতা তথা আন্তঃগাঁথনিৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰা হৈছে। সমীক্ষাত কৃষক, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন সৃষ্টি আৰু সামাজিক কল্যাণৰ গুৰুত্ব আৰোপেৰে সৰ্বাম্মক বিকাশৰ আৱশ্যকতাৰ বিষয়েও আলোকপাত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে ডিজিটেল সেৱাৰ সম্প্ৰসাৰণ, ষ্টাৰ্ট আপ সংস্কৃতিৰ প্ৰসাৰ আৰু ব্যাপক আন্তঃগাঁথনি প্ৰকল্পসমূহে অৰ্থনৈতিক ৰূপান্তৰৰ মূল চালিকা শক্তি। সমীক্ষাত প্ৰকাশ পোৱা পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে নিৰ্মাণ খণ্ডৰ সুদৃঢ়কৰণ, উৎপাদন বৃদ্ধি আৰু ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে স্পষ্ট নীতি প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে ঔদ্যোগিক খণ্ডৰ বিকাশ, দক্ষতাৰ বিকাশ তথা প্ৰযুক্তিগত উন্নয়নৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। তেওঁ কয় যে অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা তথ্যসমূহে জ্ঞান সমৃদ্ধ নীতি প্ৰস্তুত কৰাত আৰু ভৱিষ্যতে দেশৰ অৰ্থব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চৰকাৰে বিকাশৰ ধাৰা অব্যাহত ৰখা আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা শক্তিশালী অৰ্থব্যৱস্থা গঢ়াৰ বাবে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 238 কোটি টকা ব্যয় সাপেক্ষে ইণ্ডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কোৰ্ট, 2খন ভলীবল কোৰ্ট, 1টা বাস্কেটবল কোৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। দুপৰীয়াৰ ভাগত শ্ৰীশ্বাহে ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়ালৈ তেওঁ গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ৰ ডঃ ভূপেন হাজৰিকা বিমানবন্দৰত উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে শ্ৰীশ্বাহক বিমানবন্দৰত আদৰণি জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৰ্ষৰ বিটিং ৰিট্ৰিট সমাৰোহক স্মৰণীয় বুলি অভিহিত কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে বিটিং ৰিট্ৰিটৰ আলোকচিত্ৰ আৰু ভিডিঅ' শ্বেয়াৰ কৰি কয় যে সেনা বাহিনীৰ বেণ্ডে পৰিৱেশন কৰা সংগীতৰ সুৰ সঁচাকৈ অতুলনীয় আছিল। তেওঁ কয় যে অপাৰেচন সিন্দুৰ, বন্দে মাতৰমৰ 150 বছৰ, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয় আৰু অশ্বিনী দ্ৰোণ, ভেৰৱ বেটেলিয়ন তথা প্ৰাচীন গৰুৰ ব্যূহ যুদ্ধৰ বিন্যাস আকৰ্ষণীয় আছিল। শ্ৰীমোদীয়ে লগতে বিটিং ৰিট্ৰিট সমাৰোহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেণ্ডসমূহে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠানৰো শলাগ লয়। তেওঁ কয় যে বেণ্ডসমূহে পৰিৱেশন কৰা সংগীতৰ সুৰ প্ৰাণৱন্ত আছিল আৰু ইয়াৰ মাজেৰে দেশ ৰক্ষাৰ সেৱাত ব্ৰতীসকলৰ প্ৰতি গৌৰৱৰ মনোভাৱ প্ৰকাশ পাইছিল। 23 ভাৰতীয় মাছমৰীয়া আৰু 2 মাছ ধৰা নাও নিৰাপদে ঘূৰাই অনাৰ লগতে 128 বাংলাদেশী মাছমৰীয়া আৰু 5 মাছ ধৰা নাও বাংলাদেশ উপকূলৰক্ষী বাহিনীক শেহতীয়াকৈ গতাই দিয়া হৈছে বুলি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত জনাইছে যে পাৰস্পৰিক বিশ্বাস আৰু সামুদ্ৰিক সহযোগিতা শক্তিশালীকৰণৰ লক্ষ্যৰে কালি ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ সমুদ্ৰ পেহেৰদাৰ আৰু বিজয়াই 2 মাছ ধৰা নাৱৰ সৈতে 23 ভাৰতীয় মাছমৰীয়াক নিৰাপদে ঘূৰাই আনে আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাত 5 মাছ ধৰা নাওসহ 128 বাংলাদেশী মাছমৰীয়াক বাংলাদেশ উপকূলৰক্ষী বাহিনীৰ হাতত গতাই দিয়া হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এটা বিবৃতি প্ৰকাশ কৰিছে যে অলপতে অজানিতে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখা পাৰ হোৱা ভাৰতীয় মাছমৰীয়াক বাংলাদেশ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছিল আৰু বাংলাদেশৰ মাছমৰীয়াসকলকো একেদৰে ভাৰতীয় কৰ্তৃপক্ষই আটক কৰিছিল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অলপতে সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ইতিবাচক ঘটনাক্ৰম বুলি অভিহিত কৰিছে। IMF-এ কৈছে যে চুক্তিখনে বৰ্ধিত গোলকীয় ব্যৱসায়িক উত্তেজনা আৰু অনিশ্চয়তাৰ মাজত অৰ্থনৈতিক সংহতিৰ প্ৰক্ৰিয়া গভীৰ কৰি তোলাৰ বাবে একাংশ ৰাষ্ট্ৰই চলোৱা প্ৰচেষ্টা প্ৰতিফলিত কৰিছে। বিকাশশীল অৰ্থব্যৱস্থা সন্দৰ্ভত মত প্ৰকাশ কৰি IMF-ৰ অৰ্থনৈতিক উপদেষ্টা তথা গৱেষণা সঞ্চালক পিয়েৰে অলিভিয়েৰ গৰিচানছে কয় যে অলপতে সম্পাদিত ব্যৱসায়িক চুক্তিসমূহৰ জৰিয়তে গোলকীয় বাণিজ্যৰ বাবে এটা উত্থান পতন ভৰা বৰ্ষৰ পাছতো বিভিন্ন দেশৰ চৰকাৰে যে ব্যৱসায়িক সম্পৰ্কৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰিক উপায়ৰ অন্বেষণ কৰি আছে সেয়া স্পষ্ট হৈ পৰিছে। শ্ৰীগৰিচানছে কয় যে সাম্প্ৰতিক গোলকীয় পৰিস্থিতিত একাংশ দেশে শক্তিশালী ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাই থকাটো সঁচাকৈ উল্লেখনীয়। তেওঁ কয় যে বাণিজ্যিক চুক্তিসমূহে গোলকীয় অস্থিৰতাৰ সময়তো নীতিগত সুস্থিৰতা আনিব পাৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি দুদিনীয়া সূচীৰে গোৱাত উপস্থিত হ'ব। এই ভ্ৰমণৰ সময়ত তেওঁ কেইবাখনো সাংগঠনিক সভাত সভাপতিত্ব কৰাৰ উপৰি বিভিন্ন সমষ্টিৰ দলৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁৰ এই ভ্ৰমণে গোৱাত বিজেপিক বুথ পৰ্যায়ত অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ দ্বিতীয়টো ভ্ৰমণ। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাটৰ বদোদৰাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ইউপি ৱাৰিয়াৰ্ছক 8 পৰাস্ত কৰে। বেংগালুৰুৱে 144 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি স্মৃতি মন্ধানা আৰু গ্ৰেছ হেৰিছে প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰা 108 সহায়ত মাত্ৰ 13 আৰু 1 2 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গ্ৰেছ হেৰিছে দলৰ হৈ 37 সৰ্বাধিক 75 সংগ্ৰহ কৰে। স্মৃতি মন্ধানাই 27 54 ৰাণৰ বৰঙণি আগবঢ়ায়। ইউপি ৱাৰিয়াৰ্ছৰ হৈ শিখা পাণ্ডে আৰু আশা শোভনাই 1 উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ইউপি ৱাৰিয়াৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 8 উইকেটৰ বিনিময়ত 143 সংগ্ৰহ কৰিছিল। প্ৰতিযোগিতাত আজি বদোদৰাত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। লোকসভাত কালি দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ পৰা ভাৰতত দ্ৰুত সংস্কাৰ প্ৰক্ৰিয়া গোলকীয় প্ৰত্যাহ্বান সত্বেও সঠিক দিশত অগ্ৰসৰ হোৱাৰ কথা প্ৰমাণিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। IMF-এ ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অলপতে সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনক ইতিবাচক ঘটনাক্ৰম বুলি অভিহিত কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ইউপি ৱাৰিয়াৰ্ছক 8 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।